এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰটোৰ প্ৰথমটো শুনানি সম্পন্ন। বৰপেটাত মহিলা উদ্যমিতা আঁচনিৰ অধীনত 20,006 মহিলাৰ মাজত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চেক বিতৰণ। 1971 ভাৰত পাকিস্তান যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈনিকৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন স্থানতো বিজয় দিৱস পালন আৰু বজালীৰ ৰাজঘাট কহৰা অঞ্চলত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি গোচৰটোৰ প্ৰথমটো শুনানি গ্ৰহণ কৰা হয়। শুনানিৰ সময়ত গোচৰটোৰ 7 অভিযুক্তক কাৰাগাৰৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা বাক্সাৰ নিকাশী কাৰাগাৰৰ পৰা আৰু অমৃতপ্ৰভা মহন্ত, শেখৰ জ্যোতি গোস্বামীক হাফলং উপ কাৰাগাৰৰ পৰা শুনানিৰ সময়ত আদালতৰ সৈতে সংযুক্ত কৰোৱা হয়। গোচৰটোৰ শুনানি গ্ৰহণ কৰি আদালতে অহা 22 ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। আদালতৰ নিৰ্দেশ অনুসৰি শুনানিৰ পূৰ্বে অপৰাধ অনুসন্ধানকাৰী এটা দলে 7 অভিযুক্ত কাৰাগাৰ কৰ্তৃপক্ষৰ জৰিয়তে অভিযোগনামাৰ প্ৰতিলিপি প্ৰদান কৰে। একেদৰে অভিযুক্তসকলৰ পৰিয়ালকো পেন ড্ৰাইভৰ জৰিয়তে অভিযোগনামাসহ অন্যান্য সংলগ্ন নথিপত্ৰ প্ৰদান কৰা হয়। আজিৰ শুনানিত অভিযুক্তসকলৰ হৈ জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধিবক্তা ধ্ৰুৱজ্যোতি দাসে প্ৰতিনিধিত্ব কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত ক্ষুব্ধ হৈ অধিবক্তাসকলে অভিযুক্তসকলৰ হৈ ওকালতি কৰাৰ সিদ্ধান্ত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত আদালতে নিয়ম অনুসৰি অভিযুক্তৰ অধিবক্তা হিচাপে জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধিবক্তা নিয়োগক নিৰ্দেশ দিয়ে। ইপিনে গোচৰটোৰ শুনানিৰ পাছত ৰাজ্য চৰকাৰৰ লোক অধিবক্তা প্ৰদীপ কোঁৱৰে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
একচুৱেলি এতিয়াৰ পৰা তেওঁ ট্ৰায়েলটো আৰম্ভ হ'ব আৰু প্ৰকৃত ট্ৰায়েল এতিয়াৰ পৰা আৰম্ভ হ'ব। আজি তেওঁলোকক কপি দিয়া কথা আছে। আগবেলা তেওঁলোকক চি আই ডি টিমে গৈ পিনি জেলত দিলে, জেল হাজতত জেলত দিয়াৰ পিছত জেল চুপাৰিণ্টেনে আটাইকেইজন একেযোগে বাক্সা আৰু হাফলঙত তেওঁলোকক হাৰ্ড কপি দিয়া হৈছে চাৰ্জশ্বিটৰ আৰু ফেমিলি মেম্বাৰখিনিক মাতি আনি অলপ আগতে ফেমিলি মেম্বাৰ এটা পেন ড্ৰাইভ দিয়া হৈছে। গোটেই চাৰ্জশ্বিটৰ পৰা আদি কৰি ডকুমেণ্ট অলৰেডি তেওঁলোকক দিয়া পেন ড্ৰাইভত দিয়া হৈছে। তাৰপিছত অহা 22 তাৰিখে ডেট ফিক্স হৈছে ফৰ এপিয়াৰেন্স অফ 31% আৰু এইটো কমিট কৰিব 22 তাৰিখে এইটো এটা ছেশ্যন কৰিবলৈ কমিট কৰিব 22 তাৰিখে কমিট অহা 22 ডিচেম্বৰত আজি আপুনি ভাৰ্চুৱেলি হোৱা হৈছে। তেওঁলোকৰ অহনে কৈ ইয়াত সুধিবলগীয়া একো নাই। তেওঁলোকৰ ষ্টিকমতে আছে না হেল্থৰ কথা, সেইটো তেওঁৰ হেল্থটো ঠিকে আছে, সেইখিনি কথা আলোচনা হৈছে আৰু কপি দিয়া হৈছে, কপি হেণ্ড অভাৰ কৰা হৈছে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটাত মহিলা উদ্যমিতা আঁচনিৰ অধীনত 20,006 মহিলাৰ মাজত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। এই উপলক্ষে বৰপেটা পৌৰসভাৰ খেলপথাৰত আয়োজিত এখন সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে অসমৰ 8 লাখ মহিলাই লাখপতি বাইদেউৰ সুবিধা লাভ কৰিছে। অসমৰ মহিলাসকলৰ সবলীকৰণৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই আঁচনিৰ ধন অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰত 32 লাখ মহিলাৰ মাজত বিতৰণ কৰা হ'ব বুলি তেওঁ কয়। ইতিমধ্যে 12 লাখ মহিলাৰ মাজত পুঁজিৰ ধন বিতৰণ কৰা হৈছে বুলিও তেওঁ ভাষণত উল্লেখ কৰে। মুঠ 34,000 কোটি টকা ব্যয়ৰ এই আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী হ'বলৈ তেওঁ আহান জনায়। চৰকাৰে এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত 10,000 টকা আগবঢ়াই আহিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। প্ৰথম কিস্তিৰ ধন সফলতাৰে ব্যয় কৰা মহিলাসকলক চৰকাৰে পৰৱৰ্তী পৰ্যায়ত 25,000 আৰু 50,000 টকাকৈ প্ৰদান কৰিব বুলিও ডঃ শৰ্মাই জানিবলৈ দিয়ে।
আজি বৰপেটা বিধানসভা সমষ্টিৰ প্ৰায় 20,000তকৈও অধিক মহিলাই মহিলা উদ্যমিতাৰ পুঁজি লাভ কৰিলে। সমগ্ৰ অসমতে 12 লাখতকৈও অধিক মহিলাই মহিলা উদ্যমিতা পুঁজি লাভ কৰিবলৈ সক্ষম হৈছে। 15 ফেব্ৰুৱাৰীৰ আগতে আমি গোটেই অসমতে 32 লাখ মহিলাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিম।
বৰপেটাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিৰ ধন বিতৰণ কৰাৰ পাছত সাংবাদিকৰ আগত কেইবাটাও বিষয় সন্দৰ্ভতো মন্তব্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আৰক্ষীয়ে আদালতত দাখিল কৰা অভিযোগনামা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে তদন্তকাৰী গোটে আদালতত দাখিল কৰা অভিযোগনামাখনক একাংশ লোকে সমালোচনা কৰি তদন্ত প্ৰক্ৰিয়াটোত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ বিচাৰিছে। এইসকল লোকে জুবিন গাৰ্গে ন্যায় পোৱাটো নিবিচাৰে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। আনহাতে বৰপেটা জিলাতো সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। 1971 ভাৰত পাকিস্তান যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈনিকসকলৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন স্থানত বিজয় দিৱস পালন কৰা হয়। অসম আৰক্ষীয়ে বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। একেদৰে ঠায়ে ঠায়ে বীৰ সৈনিকসকলক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে আজিৰ দিনটোতে পাকিস্তানী সেনাবাহিনীয়ে ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিছিল আৰু পূব পাকিস্তান বাংলাদেশ নামেৰে স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃত হৈছিল। বিজয় দিবস উপলক্ষে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধত মৃত্যুবৰণ কৰা সৈনিকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়ক সোঁৱৰণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে জন্মভূমিৰ প্ৰতি ভাৰতীয় সেনাসকলৰ ভালপোৱা, উৎসৰ্গীকৃত মনোভাৱ আৰু সাহসে জাতিক সদায় গৌৰৱান্বিত কৰি আহিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয় যে সেনাবাহিনীৰ বীৰত্বই পাকিস্তানৰ বিপক্ষে ভাৰতৰ জয়লাভত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল আৰু বাংলাদেশ নামৰ এখন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। সাহসী সৈনিকসকলৰ বলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁলোকৰ নিঃস্বাৰ্থ সেৱাই জাতিক সদায় সুৰক্ষিত কৰি ৰাখিছে। বজালী আৰক্ষীয়ে কালি সন্ধিয়া অভিযান চলাই ভোজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই আজি এখন সংবাদমেলত কয় যে বজালী আৰক্ষীয়ে নিৰ্ভৰযোগ্য সূত্ৰৰ ভিত্তিত কালি জিলাখনৰ ৰাজঘাট কহৰা অঞ্চলৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰী এজনক আটক কৰাৰ লগতে সৰবৰাহকাৰীজনৰ পৰা 7 কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। ধৃত সৰবৰাহকাৰীজন বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত ভেৰগাঁৱৰ বাসিন্দা বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিছে। অভিযুক্তজনক আজি আদালতত হাজিৰ কৰোৱাৰ পাছত জেল হাজোতলৈ প্ৰেৰণ কৰা হয়। সৰবৰাহৰ সৈতে জড়িত আন লোকসকলক আটক কৰিবলৈ আৰক্ষীয়ে অনুসন্ধান চলাই থকাৰ কথাও সংবাদমেলখনত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। মঙলদৈৰ অগ্ৰণী সামাজিক অনুষ্ঠান জিপচি গিল্ডৰ উদ্যোগত জাৰকালিৰ অনুষ্ঠান শীৰ্ষক কাৰ্যসূচীৰ অধীনত আজিৰে পৰা দুদিনীয়াকৈ এখন পুথি চিত্ৰ কৰ্মশালা আৰু ছবি প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আলতাফ মজিদৰ সোঁৱৰণত এই চুটিছবি প্ৰদৰ্শনীখন অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত পুথিচিত্ৰশিল্পী সুজিত দাসৰ তত্বাৱধানত হোৱা এই কৰ্মশালাত বিশিষ্ট উদ্যোগপতি মুকুল চন্দ্ৰ ডেকাই উদ্বোধন কৰে। কোকৰাঝাৰৰ গ্ৰীণফিল্ডত আজি বড়োসকলৰ পৰম্পৰাগত বাথৌ বা খেৰাই পূজা অনুষ্ঠিত হয়। বিশ্ব শান্তি, সমৃদ্ধি আৰু মানৱ কল্যাণৰ অৰ্থে এই পূজা অৰ্চনা কৰা হয়। বড়োভূমিৰ লগতে অসমৰ অন্যান্য অঞ্চল আৰু পশ্চিমবংগৰ পৰা অহা যথেষ্ট সংখ্যক লোকে এই পূজাত অংশগ্ৰহণ কৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী চৰণ বড়ো, বিটিচিৰ পৰিষদৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ লগতে অন্যান্য বিষয়ববীয়া তথা প্ৰতিনিধিসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি শিল্পী স্বাস্থ্য বীমা আঁচনিৰ এটা পৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে। এই পৰ্টেলটোৰ জৰিয়তে শিল্পীসকলে ৰাজ্য চৰকাৰৰ শিল্পী স্বাস্থ্য বীমা আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আজিৰ পৰা অহা 7 জানুৱাৰীলৈ এই পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। শিল্পীসকলে এই আঁচনিৰ অধীনত 3 লাখ টকাৰ পৰা 6 লাখ টকা পৰ্যন্ত চিকিৎসা সাহায্য লাভ কৰিব পাৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰটোৰ প্ৰথমটো শুনানি সম্পন্ন। বৰপেটাত মহিলা উদ্যমিতা আঁচনিৰ অধীনত 20,006গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চেক বিতৰণ। 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈনিকৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন স্থানত বিজয় দিৱস পালন আৰু বজালীৰ ৰাজঘাট কহৰা অঞ্চলত আৰক্ষীৰ অভিযানত ভোজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।